মৰ্ণিং, এইটো আকাশবাণী কোহিমা, খোজৰ লগা খবৰ পঢ়ি আছে ৰঞ্জনা গুৰুং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে চৰকাৰ লগা মন্ত্ৰটো ৰিফৰ্ম, পাৰফৰ্ম আৰু ট্ৰান্সফৰ্ম আছে। তাৰে কৈছে ইণ্ডিয়া লগা ইকনমিটো যোৱা 10 চনতে 90% পৰা বাঢ়িছে, যেতিয়া পুৰা ৱৰ্ল্ড লগা ইকনমিটো এইটো 10 চনতে 35% পৰাহে বাঢ়ি থাকিছে। ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফৰামতে নিউ দিল্লীতে যোৱাকালি কথা কোৱাতে মোদীয়ে কৈছে ছাষ্টেইনেবল গ্ৰথটো আয়া দিনটেদি চলি থাকিবলৈ আছে। প্ৰাইম মিনিষ্টাৰে কৈছে দেশ লগা জনতাহে দেশ লগা কামিয়াবিটো দেখিবলৈ পাই আছে আৰু পুৰা বিশ্বাস পাৰাবি চাই আছে। তাৰে কৈছে ইণ্ডিয়াটো যোৱা কেইচালতে আলাগ মানুহ পাৰা প্ৰেডিকশ্যনছ কুৰিয়া পাৰা এইটো পাৰাবি বেছি ভাল কৰি কিনা চলি আহি আছে। যোৱা 10 চনৰ ভিতৰতে 25 কৰোৰ জনতাখানে গৰীবী পাৰা বাহাৰ টেবি ওলাবলৈ পাৰিছে। প্ৰাইম মিনিষ্টাৰে কৈছে চৰকাৰ লগা ইণ্টেনশ্যনছ আৰু ইৰাদাটো 3ৰা টাৰ্মতে আকৌ মজবুত দি আছে বুলি জনাইছে। ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনখৰে কৈছে ক্লিন এনাৰ্জীটো খালী এটা অপশ্যন য়ানি ৰাস্তা নহয়, কিন্তু ইটোহে মাত্ৰ এটা অপশ্যন আছে। ক্লিন এনাৰ্জীটো নাথাকিলে পুৰা পৃথিৱীকে বি বচাবলৈ দিগদাৰী হ'ব, লগতে ছাষ্টেইনেবল ফিউচাৰ বি হবলৈ নাপাৰিব। ভাইচ প্ৰেচিডেণ্টে এই কথাটো ছাইণ্টিষ্ট, ফেকাল্টি মেম্বাৰ্ছ আৰু ষ্টুডেণ্টছ খান, লগতে কাউন্সিল অব ছাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ, ইণ্ডিয়ান ইনষ্টিটিউট অব পেট্ৰলিয়াম, দেহৰাদুন, উত্তৰাখণ্ডে যোৱাকালি কথা কোৱাতেহে কৈ থাকিছে। ধনখৰে কৈছে পৃথিৱীতে এতিয়া হাৱাপানী বদলি হোৱা পৰা, ঘাসপাত আৰু বায়'ডাইভাৰ্চিটি হেৰাই যোৱা পৰা আৰু নেচাৰেল ৰিচোৰ্চেছ খতম হোৱা লগা দিগদাৰীটো চামনা কৰি আছে। সেইকাৰণে আমি খান চবজন বি মিলি কিনা এইটো দিগদাৰীকে চামনা কৰিবলৈ লাগিব বুলি জনাই থাকিছে। ইউনিয়ন ইলেকট্ৰনিক্স আৰু আই টি মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱে কৈছে চৰকাৰৰ পৰা এটা নতুন স্কীমকে চুৰু কৰিবলৈ আছে, যোনপৰা দেশতে ছাষ্টেইনেবল ইলেকট্ৰনিক কম্পনেণ্ট ইক' ছিষ্টেমটো বনাই দিব। এটি ৱৰ্ল্ড লিডাৰ ফৰামতে যোৱাকালি নিউ দিল্লীতে কথা কোৱাতে বৈষ্ণৱে কৈছে ইণ্ডিয়াতে চলা 99% মোবাইল ফোনছো ইণ্ডিয়াৰ ভিতৰতেহে বনাই থাকে। এইটো চালতে এপল পৰাবি তাৰ লগা লেটেষ্ট মডেলটো ইণ্ডিয়াতে বনাবলৈ আছে বুলি জানকাৰী দিছে। বৈষ্ণৱে কৈছে চৰকাৰটো টেকনলজিকে ডেমক্ৰেটাইজ কৰিবলৈ আছে, যোন হলে ডাঙৰ টেকখান টেকনলজিৰ ওপৰতে তাৰ খান লগা কব্জাটো কৰিবলৈ নাপাৰিব। নাগালেণ্ড পাৱাৰ ডিপাৰ্টমেণ্টে কৈছে কি শুকুৰবাৰ দিনে কেই টেকনিকেল দিগদাৰীটো ট্ৰান্সফৰ্মাৰ্ছ 66x33 kV 10 MVA পাৱাৰ ট্ৰান্সফৰ্মাৰ্ছে টেনচা ছাবষ্টেচন মকজুং ছাব ডিভিজন নিচেতে ওলাই থাকিছে, যোন হোৱা নিমিত্তে ফেনচাং, নকলাক আৰু সমাটৰ ডিষ্ট্ৰিক্টে বিজুলী ছাপ্লাইটো ঠিক পৰা হবলৈ পাৰি থকা নাই। ডিপাৰ্টমেণ্টটো এতিয়া টেকনিকেল দিগদাৰীকে চামনা কৰিবলৈ পুৰা কোচিছ বি কৰি আছে। এইটো মামলাতে ডিপাৰ্টমেণ্টে জনাইছে কি এটা ইমাৰ্জেঞ্চি বন্দোবস্তু ওচৰ হোৱা জেগাখন নিমিত্তে 5 MVA ট্ৰান্সফৰ্ম দ্বাৰা চলাবলৈ আছে, যোন হোৱা নিমিত্তে 10 MVA পাৱাৰ ট্ৰান্সফৰ্মাৰটো নবনাতক আৰু চাৰ্জ নকৰাতক সময় সময়তে লোড কাটিয়া লগা দিগদাৰীটো থাকিব বুলি জানকাৰী দিছে। সেইকাৰণে ডিপাৰ্টমেণ্টে জনসাধাৰণকে এইটো দিগদাৰীৰ পৰা অসুবিধা হোৱাতে বুজি দিবলৈ অনুৰোধ কৰিছে। ডিপাৰ্টমেণ্টে এইটো ট্ৰান্সফৰ্মাৰকে ঠিক কৰিবলৈ পুৰা কোচিছটো কৰি আছে বুলি জনাই থাকিছে। স্পৰ্টছে ইণ্ডিয়ান শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে মাইকী লগা 10 মিটাৰ এয়াৰ পিষ্টল SH1 ফাইনেল কোৱালিফিকেশ্যন ৰাউণ্ড লগা পেৰালিম্পিক গেমছে যোৱাকালি ব্ৰঞ্জ মেডেল জিতিছে। ৰুবিনা পৰা এইটো মেডেল জিতাৰ পৰা 17 চামাৰ পেৰালিম্পিক গেমছে ইণ্ডিয়া লগা 4th মেডেলটো হৈছে। 25 চন লগা মধ্যপ্ৰদেশ লগা শ্বুটাৰহে ফাইনেলছে 211.1 স্কোৰ কৰি কিনা 3rd জেগাতে আহিছে। ডুৰাণ্ড কাপ ট্ৰফীতে বি আকৌ নৰ্থ ইষ্ট ইউনাইটেড এফ চিহে মোহন বাগান ছুপাৰ জায়েণ্টকে পেনল্টিছে 4-3 পৰা 2024 ডুৰাণ্ড কাপ ট্ৰফীটো জয়কাৰী জিতিছে। পেনল্টিছ পৰা যেতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফ চিহে তাৰ লগা পহিলা ক্লাব ট্ৰফীটো জিতি আছে। আৰু পুৰা মিলাই কিনা 5 জন ৱুছু ফাইটাৰ্ছকে নাগালেণ্ড ৱুছু এছ'চিয়েচন NWA পৰাহে ষ্টেটকে ৰিপ্ৰেজেণ্ট কৰিবলৈ 33rd চিনিয়ৰ নেশ্যনেল ৱুছু চেম্পিয়নশ্বিপে চুনিছে, যোন চেম্পিয়নশ্বিপটো দেহৰাদুন উত্তৰাখণ্ডে এইটো ছেপ্টেম্বৰ 21 তাৰিখ পৰা 26 তাৰিখ তক হবলৈ আছে। ছেলেকশ্যন ট্ৰায়েলতে যোৱাকালি ছবিমা ভিলেজ টুমিগিডিমা ডিষ্ট্ৰিক্টেহে হৈ থাকিছে। ষ্টেটকে ৰিপ্ৰেজেণ্ট কৰিবলৈ খেলাৰী খানটো হৈছে বিপু জিমমি 52 কেজি কেটেগৰীতে, মাংস টি কনিয়াকে 56 কেজি কেটেগৰীতে, নুপা কিঅ'হে 60 কেজি কেটেগৰীতে আৰু ইটংটং অডিঅ'হে 65 কেজি কেটেগৰীতে, 70 কেজি কেটেগৰীতে ইয়ুটো চিজ'হে যাবলৈ আছে। টিমকে নিজবতীয় খুচুহে কোচ হিচাপে আগবাঢ়িব আছে। আৰ কে শান্তি কুমাৰ সিংহে এছিষ্টেণ্ট কোচ আৰু অজেৱী ৰেচুহে টীম মেনেজাৰ ষ্টেট টীমকে আগবাঢ়িবলৈ আছে। দেহৰাদুন যাব আগতে টীমহে কমবেক একাডেমীতে ইণ্টেনচিভ ট্ৰেইনিংটো ল'বলৈ আছে। আৰু আজি পুজোৰ লগা নাগামিজ খবৰ ইমানতে শেষ। আপুনি চব মিনিটে দিন ভাল যাবলৈ কৈ আছে।